যাত্ৰা পুস্তক 38 অধ্যায় যজ্ঞবেদী পক্ষালন পাত্ৰৰ নিৰ্মাণ আৰু চোতাল যুগুত কৰা ধৰ্মধামত খৰচ কৰা ধাতুৰ জোখ বছলেলে চিটিম কাঠেৰে 5 হাত দীঘল 5 হাত বহল আৰু 3 হাত ওখকৈ চাৰিও দিশ আৰু 4টা চুক সমানকৈ হোম বলি অৰ্থে বেদী সাজিলে তেওঁ তাৰ 4টা চুক খাৰ গৰুৰ শিঙৰ আকৃতিত সাজিলে সেই শিংবোৰ বেদীৰ সৈতে একেডোখৰ কাঠেৰে সাজিলে আৰু তাত পিতলৰ পটা মাৰিলে তেওঁ বেদীৰ সকলো সামগ্ৰী যেনে ছাই পেলোৱা পাত্ৰ ছাই উলিয়া হেতা চৰিয়া মাংস কোচ যাঠি আৰু জুই ধৰা পাত্ৰ এই সকলো সামগ্ৰী পিতলেৰে গঢ়ালে তেওঁ বেদীৰ বাবে পিতলৰ জালি গঢ়ালে আৰু বেদীৰ তলৰ পৰা ওপৰলৈকে 1/2 অংশত সেই জাল লগালে কাণ মাৰি সুমুৱাবলৈ 4টা আঙুঠি হাঁচত ঢালিলে আৰু পিতলৰ সেই জালি 4 চুকত লগালে বছলেলে চিটিম কাঠেৰে মাৰি সাজিলে আৰু তাত পিতলৰ পটা মাৰিলে বেদী বৈ নিবৰ বাবে তেওঁ তাৰ কাষত থকা আঙুঠিত কাণ মাৰি সুমুৱালে তেওঁ সেই বেদী তক্তাৰে ফুপুলাকৈ নিৰ্মাণ কৰিলে যি মহিলাসকলে সাক্ষাৎ কৰাৰ তম্বুৰ প্ৰৱেশ দুৱাৰত সেৱা কৰিছিল সেই মহিলাসকলৰ পিতলৰ দৰ্পণেৰে বছলেলে ডাঙৰ প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুঁটা গঢ়ালে তেওঁ চোতালখনো যুগুত কৰিলে চোতালৰ দক্ষিণ দিশে পকোৱা মিহি হন সূতাৰে 1 হাত দীঘল পৰ্দা যুগুত কৰিলে 20টা খুঁটাৰ পৰা পৰ্দাবোৰ ওলোমোৱা হৈছিল আৰু খুঁটাবোৰৰ 20টা চুঙি পিতলৰ আছিল খুঁটাবোৰৰ হাঁকোটা আৰু হলি ৰূপৰ আছিল একেদৰে উত্তৰ দিশৰ বাবেও পৰ্দা যুগুত কৰিলে সেইবোৰৰ 1 হাত দীঘল আছিল সেইবোৰৰ খুঁটা 20টা আৰু খুঁটাবোৰৰ 20টা চুঙি পিতলৰ আছিল আৰু সেই খুঁটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল আৰু পশ্চিম দিশৰ পৰ্দা 50 হাত দীঘল আছিল সেইবোৰৰ খুঁটা 10টা আৰু খুঁটাবোৰৰ চুঙি 10টা আছিল আৰু খুঁটাবোৰৰ হাঁকোটা আৰু মাৰি ৰূপৰ আছিল চোতালখনৰ পূব দিশেও 50 হাত দীঘল আছিল প্ৰৱেশ দুৱাৰৰ 1টা কাষৰ পৰ্দা 15 হাত দীঘল আছিল আৰু সেইবোৰৰ খুঁটা 3টা আৰু খুঁটাবোৰৰ চুঙি 3টা আছিল চোতালৰ প্ৰৱেশ দুৱাৰৰ 1 কাষতো একেদৰে 15 হাত দীঘল পৰ্দা আছিল সেইবোৰৰ খুঁটা 3টা আৰু খুঁটাবোৰৰ চুঙি 3টা আছিল চোতালৰ 4 দিশৰ পৰ্দাবোৰ পকোৱা মিহি হন সূতাৰে তৈয়াৰী আছিল পিতলেৰে তৈয়াৰ কৰিছিল খুঁটাবোৰৰ বাবে হাঁকোটা আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰ কৰিছিল খুঁটাবোৰৰ মূৰ ৰূপেৰে তৈয়াৰ কৰা হৈছিল আৰু চোতালৰ আটাইবোৰ খুঁটাতে ৰূপৰ মাৰি লগোৱা হৈছিল চোতালৰ দুৱাৰৰ পৰ্দাবোৰ নীলা বেঙুনীয়া আৰু ৰঙাবৰণীয়া মিহি হন সূতাৰে বোৱা আৰু শিল্পকাৰে ফুল বাচি তৈয়াৰ কৰিছিল পৰ্দাখন আছিল দীঘলে 20 হাত আৰু ওখয়ে 5 হাত চোতালৰ বাকী পৰ্দাবোৰৰ জোখৰ আছিল পৰ্দাৰ বাবে 4টা খুঁটা আৰু 4টা পিতলৰ চুঙি আৰু সেইবোৰৰ হাঁকোটা ৰূপৰ আছিল খুঁটাৰ ওপৰভাগ আৰু মাৰিবোৰ ৰূপেৰে তৈয়াৰী আবাসৰ আৰু চোতালৰ 4ফালৰ খুঁটাবোৰ পিতলৰ আছিল মুচিৰ নিৰ্দেশ অনুসাৰে সাক্ষ্য ফলি থকা আবাসৰ সকলো বস্তুৰ সংখ্যাৰ বৃত্তান্ত লিখিবলৈ পুৰোহিত হাৰুণৰ পুত্ৰ ইথামৰে লেবিয়াসকলক আদেশ দিলে যিহুদা ফৈদৰ হুৰৰ পুত্ৰ উৰি উৰিৰ পুত্ৰ বছলেলে জিহুৱাই মুচিক দিয়া আজ্ঞা অনুসাৰে সকলোকে কৰিলে ডান ফৈদৰ অহিচামকৰ পুত্ৰ অহলিয়াব তেওঁৰ সহায়কাৰী আছিল তেওঁ এজন দক্ষতাসম্পন্ন লোক আৰু নিপুণ শিল্পকাৰ আছিল তেওঁ নীলা, বেঙুনীয়া আৰু ৰঙা বৰণীয়া মিহি সন সূতাৰে ফুল বাচিব জনা লোক আছিল। পবিত্ৰ স্থানৰ প্ৰকল্পৰ বাবে ব্যৱহাৰ হোৱা সকলো উপহাৰৰ সোণ পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে 29 কিকৰ আৰু 730 চেকল আছিল। সমাজৰ দ্বাৰাই দিয়া ৰূপৰ ওজন পবিত্ৰ স্থানৰ চেকলৰ জোখৰ অনুপাতে 100 কিকৰ আৰু 1775 চেকল আছিল। বা 20 বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকপিয়ল অনুসাৰে 603,550 জন লোকৰ প্ৰতিজনে 1-1 বেকা অৰ্থাৎ পবিত্ৰ স্থানৰ চেকল অনুসাৰে 0.5 চেকলকৈ ৰূপ দিছিল। 100 কিকৰ ৰূপ পবিত্ৰ স্থান আৰু পৰ্দাৰ চুঙিৰ বাবে খৰচ কৰা হ'ল। প্ৰত্যেক চুঙিত 1 কিকৰকৈ 100 চুঙিৰ বাবে 100 কিকৰ ৰূপ খৰচ কৰা হ'ল। 1775 চেকল ৰূপেৰে তেওঁ খুঁটাবোৰৰ হাকোটা তৈয়াৰ কৰিছিল। সেইবোৰৰ মূৰত ৰূপৰ পতা মাৰিছিল আৰু সেইবোৰৰ বাবে মাৰি তৈয়াৰ কৰা হৈছিল। উপহাৰৰ পৰা পোৱা পিতলৰ ওজন 70 কিকৰ 2,400 চেকল আছিল। এইবোৰেৰে তেওঁ সাক্ষাৎ কৰা তম্বুৰ প্ৰৱেশ দুৱাৰৰ বাবে চুঙি, পিতলৰ বেদী, পিতলৰ জালিকটা আৰু বেদীৰ সকলো সামগ্ৰী তৈয়াৰ কৰিছিল। চোতালৰ বাবে চুঙি, চোতালৰ প্ৰৱেশ দুৱাৰৰ বাবে চুঙি, আৱাসৰ বাবে সকলো খুঁটা আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।